আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো তিনিটা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে। ওদালগুৰি জিলাত বিজেপি দলে 10টা সমষ্টিৰ ভিতৰত 7টাত প্ৰতিদ্বন্দ্বিতা কৰিছে। জিলাখনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাই ব্যাপক প্ৰচাৰ চলাই আছে। ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি খালিংদুৱাৰ সমষ্টিত দলীয় প্ৰাৰ্থী অৰ্জুন দৈমাৰীৰ সমৰ্থনত পলাশগড়ত প্ৰচাৰ চলায়। তেওঁ আজি ৰাজগড়ত ননাই চেৰফাং সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত তাঁতীৰ হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত ডঃ শৰ্মাই কয় যে বিটিচিলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে 1500 কোটিকৈ টকা আগবঢ়ায় যদিও অঞ্চলটো তুলনামূলকভাৱে এতিয়াও পিছ পৰি আছে।
ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰত্যেক বছৰে বিটিআৰৰ খাজানাত 1500 কোটি টকা জমা কৰে। বিপিএফে কয় ইউপিপিএলে দুর্নীতি করেছে, ইউপিপিএলে কয় বিপিএফে দুর্নীতি করেছে। আমি মাত্র এটাই কম যে কেন্দ্রীয় সরকার, রাজ্য সরকার, বিটিসির সরকার, তিনটা সরকার যদি বিজেপির হয়, ট্রিপল ইঞ্জিনের সরকার হব, আমি বিটিসিক আগুয়াই যাব পারি।
মুখ্যমন্ত্ৰীয়ে আজি তামোলপুৰ জিলাৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী লক্ষী দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। এই উপলক্ষে আয়োজিত সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তথা দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে অৰুণোদয়, মহিলা উদ্যমিতা আঁচনিকে ধৰি কেইবাটাও জনকল্যাণমূলক আঁচনিৰ সুবিধা জনসাধাৰণক দিয়াৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি প্ৰকাশ কৰে। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা শনিবাৰ 20 ছেপ্টেম্বৰৰ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি জিলাৰ সংবাদদাতা কেইগৰাকীৰ লগতে বিটিচিৰ ভোটগ্ৰহণ কেন্দ্ৰ থকা বিশ্বনাথ জিলাৰ সংবাদদাতায়ো অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আগধৰিবলগীয়া এই আলোচনাত সাংবাদিক অৰূপ হান্দিল্লৈও ষ্টুডিঅ'ৰ পৰা আমাৰ সংবাদদাতাসকলৰ সৈতে আলোচনাত ভাগ ল'ব। শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আজি জনসাধাৰণৰ বাবে উন্নত সেৱা প্ৰদানৰ বাবে দায়বদ্ধতা বৃদ্ধি কৰাৰ উদ্দেশ্যে জিলাখনৰ কেতবোৰ স্বাস্থ্য আৰু শিক্ষানুষ্ঠান পৰিদৰ্শন কৰে। ঠেলামৰাৰ নাহৰবাৰীৰ নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি তেওঁ স্বাস্থ্য প্ৰতিষ্ঠানটোৰ সামগ্ৰিক ব্যৱস্থা, সা সুবিধা আৰু সেৱা প্ৰদানৰ মান সন্দৰ্ভত পৰ্যালোচনা কৰে। চিকিৎসালয়ৰ কৰ্মচাৰী আৰু ৰোগীসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীদাসে স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰয়োজনীয় সা সুবিধা প্ৰদানৰ আশ্বাস দিয়ে। এই কাৰ্যসূচীৰ অধীনত 5 মাইল উচ্চ মাধ্যমিক বিদ্যালয়, মকুৱা প্ৰাথমিক বিদ্যালয় আৰু বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সামগ্ৰিক কাৰ্যপদ্ধতি, ছাত্ৰ ছাত্ৰীৰ উপস্থিতি, মধ্যাহ্ন ভোজন, বিজ্ঞান পৰীক্ষাগাৰ, পুথিভঁৰাল, অনাময় ব্যৱস্থা ইত্যাদিসমূহৰ পৰিদৰ্শন কৰা হয়। জিলাখনৰ 2 জন সহকাৰী আয়ুক্তই এই পৰিদৰ্শন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পৰিদৰ্শনৰ পৰৱৰ্তী পৰ্যালোচনাই জিলাখনত কাৰ্যকৰী পৰ্যবেক্ষণ আৰু উন্নত সেৱা প্ৰদানৰ সুনিশ্চিত কৰিব বুলি জিলা আয়ুক্তই আশা প্ৰকাশ কৰিছে। দৰং জিলাৰ ডিপিলাৰ ঐতিহ্যমণ্ডিত খতৰা সত্ৰত আজিৰে পৰা 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাছতি উৎসৱ অনুষ্ঠিত হৈছে। 1568 চনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পৰম শিষ্য লেচাকনীয়া গোবিন্দ আটাই প্ৰতিষ্ঠা কৰা সত্ৰখনত লোকবিশ্বাস আৰু পৰম্পৰা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্তৰ সৈতে জড়িত এই উৎসৱ পালন কৰা হয়। আজি পুৱা 5 বজাত প্ৰাতঃ প্ৰসংগৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অঞ্চলটোৰ ৰাইজে ভাত আৰু আহিন মাহৰ সংক্ৰান্তিত পালন কৰা এই উৎসৱ পূৰ্বে সত্ৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ আছিল যদিও পাছলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে পাছতি উৎসৱ পালন কৰিবলৈ লোৱা হয়। উৎসৱৰ সৈতে সংগতি ৰাখি দধিমথন কৃষ্টি প্ৰদৰ্শন, ভাগৱত পাঠ, সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন, অংকীয়া ভাওনা, শ্ৰীকৃষ্ণৰ ৰূপসজ্জা, দিহানাম, বাণিজ্যিক মেলা আদিৰ আয়োজন কৰা হৈছে। এই উৎসৱৰ বাণিজ্যিক মেলাত বিভিন্ন ফলৰ গছপুলিৰ যথেষ্ট চাহিদা দেখা যায়। এই মেলাত ক্ৰয় কৰা পুলিয়ে ভৱিষ্যতে অধিক উৎপাদন দিয়ে বুলি বিশ্বাস প্ৰচলিত আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত লোকে এই পাছতি উৎসৱত অংশ লৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। কামৰূপ জিলা পৰিষদৰ উদ্যোগত আৰু গোলাপ বৰপৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সহযোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত পঞ্চায়তীৰাজৰ বিভিন্ন দিশত নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্যসকলক প্ৰশিক্ষণ দিয়া হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতেই শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।